এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। প্ৰসিদ্ধ শিক্ষাবিদ, দাৰ্শনিক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্ৰী ডাক্টৰ অনুজ পেগুৱে ৰাজ্যৰ 15 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যয়ন পৰিষদ নাকৰ মূল্যায়নত এ গ্ৰেড লাভ কৰা 6খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে এইবাৰ পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ে নাকৰ এ গ্ৰেড লাভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে সহযোগী NCC বিষয়া হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়োৱা 4গৰাকী সহযোগী অধ্যাপক অধ্যাপিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। গৱেষণাৰ জৰিয়তে নিজস্ব আৱিষ্কাৰ বা উদ্ভাৱনৰ বাবে পেটেণ্ট লাভ কৰা ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপকসকলকো আজি সম্বৰ্ধনা জনোৱা হয়। তদুপৰি মৌলিক গৱেষণাৰে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হোৱা 4খন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলকো সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শিক্ষা সেতু এপত সৰ্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীৰ্ষ 3খন জিলা ধেমাজি, শিৱসাগৰ আৰু মাজুলীৰ লগতে বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহৰ মুৰব্বীসকলক সম্বৰ্ধনা জনোৱা হয়। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাসমূহ প্ৰদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ 9গৰাকী শিক্ষককে ধৰি দেশৰ মুঠ 66গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষে ৰাষ্ট্ৰপতিৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰে। BTC নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ বাবে 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হোৱাৰ বিপৰীতে 2জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। বাক্সা জিলাৰ মুঠ 64গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। কোকৰাঝাৰ জিলাত 132গৰাকী, তামোলপুৰ জিলাত 50গৰাকী আৰু ওদালগুৰি জিলাত মুঠ 74গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছে। চিৰাং জিলাত 63গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। জিলাখনৰ 1গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হৈছে। ৰাজ্য চৰকাৰে BTC নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTCৰ অন্তৰ্গত 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা BJPৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসে আজি পাঠশালাত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত কয় যে BTRৰ নিৰ্বাচনত BJPয়ে 15ৰ পৰা 18খন আসন লাভ কৰিব। তেওঁ কয় যে BTRত পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ হ'লে BJPৰ প্ৰয়োজন হ'বই। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পূৰ্বেও BTRত যি চৰকাৰ হৈছিলে সেয়া BJPৰ সহযোগতহে হৈছিল। BJPৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় কাৰ লগত মিত্ৰতা হ'ব সেই কথা কোৱাৰ পৰা বিৰত থাকি তেওঁ মাথো কয় যে ভাৰতীয় জনতা পাৰ্টী BTRৰ চৰকাৰৰ অংশীদাৰ হোৱাটো নিশ্চিত। GST পৰিষদে অহা 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱাকৰ বৰ্তমানৰ 4টা স্তৰৰ পৰা 2টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ 175 বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 7 ছেপ্টেম্বৰ সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত GST হ্ৰাস সম্পৰ্কে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ B.সুদৰ্শন ৰেড্ডীয়ে আজি গুৱাহাটীত উপস্থিত হয়। প্ৰাৰ্থীগৰাকী গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিৰোধী সাংসদসকলে আদৰণি জনায়। ইয়াৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংসদসকলে গণতান্ত্ৰিক প্ৰমূল্য শক্তিশালী কৰিবৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ B.সুদৰ্শন ৰেড্ডীক সমৰ্থন জনোৱাৰ বাবে তেখেত গৌৰৱান্বিত হৈছে। উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থীগৰাকীয়ে দেশৰ সকলো ৰাজ্য ভ্ৰমণ কৰি আজি অন্তিম দিনা উত্তৰ পূৰ্বাঞ্চলৰ সাংসদকেইজনৰ লগত বাৰ্তালাপ কৰি সমৰ্থনৰ প্ৰস্তাৱ আগবঢ়ায়। ত্ৰিপুৰাৰ আগৰতলাত চলি থকা ইয়োনেক্স উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ পুৰুষ আৰু মহিলা উভয় দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত পুৰুষৰ দলীয় ফাইনেলত অসমে মণিপুৰক 3-1 ব্যৱধানত পৰাস্ত কৰে। ইপিনে মহিলাৰ দলীয় শাখাৰ ফাইনেলতো অসমে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত মণিপুৰক 3-2 ব্যৱধানত পৰাস্ত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 7:05